মঠিয়া লিখা শুভবাৰ্তা চৈধ্য অধ্যায় বাপ্তিস্ম দিয়া জোহানক বধ কৰা। সেই সময়ত গালিলৰ শাসনকৰ্তা হেৰোদে যীশুৰ সুখ্যাতিৰ বিষয়ে শুনিলে। তেওঁ নিজৰ দাসসকলক ক'লে, এই লোকজন নিশ্চয় জোহান বাপ্তাইজক। তেওঁ মৃতসকলৰ মাজৰ পৰা উঠিল আৰু সেইবাবে এই সকলো পৰাক্ৰম কাৰ্য সাধন কৰিছে, কিয়নো হেৰোদে লোকসকলৰ দ্বাৰাই জোহানক বান্ধি কাৰাগাৰত বন্দী কৰি ৰাখিছিল। তেওঁ নিজৰ ভায়েক ফিলিপিয়াৰ ভাৰ্যা হেৰোদিয়াক ভাৰ্যা ৰাখিছিল আৰু তেওঁৰ কাৰণে এইদৰে বন্দী কৰিছিল, কাৰণ জোহানে হেৰোদক কৈছিল, হেৰোদিয়াক আপুনি ভাৰ্যা হিচাপে ৰখা বিধানসন্মত নহয়। সেয়ে হেৰোদে জোহানক বধ কৰিবলৈ চল বিচাৰি আছিল, কিন্তু তেওঁ লোকসকললৈ ভয় কৰিছিল, কাৰণ তেওঁলোকে জোহানক এজন ভাৱবেদী ৰূপে মান্য কৰিছিল। পাছত হেৰোদৰ জন্মদিনৰ দিনা হেৰোদিয়াৰ জীয়েকে সভাৰ মাজত নাচি হেৰোদক সন্তুষ্ট কৰিলে। সেয়েহে হেৰোদে তাইক শপত খাই প্ৰতিজ্ঞা কৰিলে যে তাই যিহকে বিচাৰিব তাকে তেওঁ তাইক দিব। ছোৱালীজনীয়ে মাকৰ পৰা পৰামৰ্শ পাই ক'লে, এখন থালত বাপ্তাইজক জোহানৰ মূৰটো আনি মোক দিয়ক। তাতে ৰজা অতিশয় দুখিত হ'ল, কিন্তু নিজৰ শপতৰ কাৰণে আৰু তেওঁৰে সৈতে একেলগে ভোজনত বহাসকলৰ কাৰণেও তেওঁ সেই মতে কৰিবলৈ আজ্ঞা দিলে। তেওঁ মানুহ পথাই কাৰাগাৰত জোহানৰ শিৰচ্ছেদ কৰিলে। পাছত মূৰটো এখন থালত আনি ছোৱালীজনীক দিলে আৰু তাই সেইটো মাকৰ ওচৰলৈ লৈ গ'ল। তাৰ পাছত জোহানৰ শিষ্যসকলে আহি মৃতদেহটো লৈ গৈ মৈদাম দিলে আৰু পাছত তেওঁলোকে গৈ সেই সকলো কথা যীশুক জনালে। 5,000 মানুহক খুওৱা। জোহানৰ মৃত্যুৰ কথা শুনি যীশুসকলে এখন নাৱত উঠি সেই ঠাইৰ পৰা কোনো এক নিৰ্জন ঠাইলৈ গ'ল, কিন্তু লোকসকলে ইয়াকে জানিব পাৰি বিভিন্ন নগৰৰ পৰা ওলাই বামেদি খোজকাঢ়ি তেওঁৰ পাছ ল'লে। তেওঁ নাৱৰ পৰা নামি মানুহৰ বিশদ দলটো দেখা পাই তেওঁলোকৰ আগলৈ আহিল, যাতে সেই লোকসকললৈ যীশুৰ মৰম লগাত তেওঁলোকৰ ৰোগবোৰ সুস্থ কৰিলে। যেতিয়া গধূলি হ'বলৈ ধৰিছিল, শিষ্যসকলে তেওঁৰ ওচৰলৈ আহি ক'লে, এই ঠাই নিৰ্জন আৰু দিনৰ সময়ো প্ৰায় শেষ হ'ল, লোকসকলক বিদায় দিয়ক, তেতিয়া তেওঁলোকে গাঁওবোৰলৈ গৈ নিজৰ কাৰণে খোৱা বস্তু কিনিব পাৰিব। যীশুৱে তেওঁলোকক ক'লে, তেওঁলোক যোৱাৰ প্ৰয়োজন নাই, তোমালোকে তেওঁলোকক খাবলৈ দিয়া। শিষ্যসকলে তেওঁক ক'লে, আমাৰ ইয়াত কেৱল 5টা পিঠা আৰু 2টা মাছহে আছে। যীশুৱে ক'লে, সেইখিনিয়ে মোৰ ওচৰলৈ আনা। পাছত তেওঁ লোকসকলক বনৰ ওপৰত বহিবলৈ আদেশ দিলে। তাৰ পাছত সেই 5টা পিঠা আৰু 2টা মাছ লৈ তেওঁ স্বৰ্গলৈ চাই আশীৰ্বাদ কৰিলে। তাৰ পাছত পিঠাখিনি ভাঙি শিষ্যসকলক দিলে আৰু শিষ্যসকলে সেইবোৰ লোকসকলক খাবলৈ দিলে, যাতে সকলোৱে খাই তৃপ্ত হ'ল। হোৱাৰ পাছত শিষ্যসকলে ৰৈ যোৱা সেই ভঙা টুকুৰাবোৰৰ 12টা পাচি তুলি ল'লে। তাত ভোজন কৰা মানুহৰ মাজত মহিলা আৰু সৰু ল'ৰা ছোৱালীক বাদ দি পুৰুষ মানুহ প্ৰায় 5,000 মান আছিল। পানীৰ ওপৰত খোজ কৰা। ইয়াৰ পাছতে যীশুৱে শিষ্যসকলক আদেশ দিলে, তেওঁলোকে যেন নাৱত উঠি তেওঁৰ আগেই সিপাৰলৈ যায় আৰু লোকসকলক তেওঁ নিজে বিদায় দিলে। লোকসকলক বিদায় দি তেওঁ প্ৰাৰ্থনা কৰিবৰ কাৰণে পাহাৰৰ ওপৰলৈ অকলে উঠি গ'ল, আৰু যদিও যেতিয়া আন্ধাৰ হৈ আহিছিল তথাপি তেওঁ অকলশৰে তাতে আছিল। ইতিমধ্যে নাওখনে মাটিভাগৰ পৰা আহি সাগৰৰ মাছ পালে আৰু বিপৰীত দিশৰ পৰা বতাহ বলাত নাওখনে প্ৰায় নিয়ন্ত্ৰণ হেৰুৱাই ঢৌকোবত ধলং পলং হ'বলৈ ধৰিলে। শেষ নিশা যীশু সাগৰৰ ওপৰত খোজকাঢ়ি শিষ্যসকলৰ ওচৰলৈ আহিছিল। শিষ্যসকলে যীশু সাগৰৰ ওপৰত খোজকাঢ়ি আহি থকা দেখি ভীষণভাৱে ভয় খাই ভূত ভূত বুলি চিঞৰিবলৈ ধৰিলে। যীশুৱে তেতিয়া তেওঁলোকক ক'লে, এয়া মইহে, ভয় নকৰিবা, সাহসী হোৱা। পিতৰে তেওঁক উত্তৰ দি ক'লে, হে প্ৰভু, যদি আপুনিয়ে হয় তেনেহ'লে পানীৰ ওপৰেদি আপোনাৰ ওচৰলৈ যাবৰ বাবে মোক আজ্ঞা দিয়ক। যীশুৱে ক'লে, আহা। পিতৰে তেতিয়া নাৱৰ পৰা নামি পানীৰ ওপৰেদি খোজকাঢ়ি যীশুৰ কাষলৈ আগবাঢ়ি গ'ল, কিন্তু বতাহ দেখা পাই তেওঁ ভয় খোৱাত ডুবিবলৈ ধৰিলে। তেতিয়া তেওঁ চিঞৰি মাতিলে, প্ৰভু মোক বচাওক। যীশুৱে তেতিয়া নিজ হাত মেলি তেওঁক ধৰি ক'লে, অল্প বিশ্বাসী, কিয় সন্দেহ কৰিলা? পাছত যেতিয়া যীশু আৰু পিতৰ নাৱত উঠিল, বতাহ নাইকিয়া হ'ল। তেতিয়া নাৱত থকা শিষ্যসকলে যীশুক প্ৰণিপাত কৰি ক'লে, আপুনি সঁচাকৈয়ে ঈশ্বৰৰ পুত্ৰ। তাৰপাছত তেওঁলোক পাৰ হৈ গিনেশ্বৰত নামৰ প্ৰদেশ পালে, যাতে সেই ঠাইৰ মানুহবোৰে যীশুক চিনি পোৱাত সেই অঞ্চলৰ সকলো ঠাইতে তেওঁ অহাৰ বাৰ্তা পঠিয়াই দিলে, যাতে লোকসকলে ৰোগীসকলক যীশুৰ ওচৰলৈ আনিলে। তেওঁলোকে যীশুক মিনতি কৰিলে যেন সেই ৰোগীসকলে তেওঁৰ কাপোৰৰ দুখী মাথোন চুবলৈ পায়, যাতে যিমান লোকে চুলে তেওঁলোক সকলোৱে সুস্থ হ'ল।